নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। জম্মু কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক তিনিচুকীয়া জিলাৰ ডুমডুমা চেম্বাৰ্ছ অৱ কমাৰ্চে তীব্র গৰিহণা দিছে। আক্ৰমণত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি এই সমিতিৰ সভাপতিয়ে এই বিষয় সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ এই ঘটনাৰ সৈতে জড়িত সন্ত্ৰাসবাদীসকলক কঠোৰ হাতেৰে দমন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে। সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে ঢকুৱাখানা সমষ্টিৰ অন্তৰ্গত ডাংধৰা পঞ্চায়তত আজি ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ হৈ মন্ত্ৰী ডাঃ অনুজ পেগু নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত উপস্থিত থাকে। মন্ত্ৰী ডাঃ পেগুৰ সৈতে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক নৱকুমাৰ দলেও নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আজিৰ এই প্ৰচাৰ কাৰ্যসূচীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু, প্ৰাক্তন মণ্ডল, জিলা মণ্ডল আৰু মৰ্চাৰ বিষয়ববীয়াসকল, শক্তি কেন্দ্ৰৰ প্ৰমুখ, বুথ সমিতিৰ সভাপতি, সম্পাদকসকল, জ্যেষ্ঠ কাৰ্যকৰ্তাসকল আৰু মিত্ৰজোঁটৰ শুভাকাংক্ষী তথা ভালেসংখ্যক লোক উপস্থিত থাকে। ইপিনে লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে এখন সংবাদমেলৰ আয়োজন কৰা হয়। সংবাদমেলত জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি, আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকা, এ ডি চি কুকিলা গগৈ, জিলা উন্নয়ন আৰু আয়ুক্ত ৰঞ্জিত স্বৰ্গীয়াৰী, মুখ্য কাৰ্যবাহী বিষয়া মনোৰঞ্জন পায়েং আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে। ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৰিয়ে আজি ডিব্ৰুগড় পৌৰ নিগম কাৰ্যালয়ৰ সমীপত অৱস্থিত পানী নিষ্কাশন পাম্প পৰিদৰ্শন কৰি পাম্পটো সঠিকভাৱে কাৰ্যক্ষম হৈ আছে নে নাই এই বিষয়ে বুজ লয়। তাৰ পাছতে জিলা আয়ুক্তই জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে মাৰোৱাৰীপট্টিৰ ডি টি পি ডায়াকত উপস্থিত হৈ এ ডি বিৰ অধীনত ৰূপায়ণ হৈ থকা সুৰক্ষামূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। জিলা আয়ুক্তই মহানাঘাট, আইথানৰ নগাখেলীয়া আৰু মাটিকাটা অঞ্চলত উপস্থিত হৈ সামগ্ৰিক পৰিস্থিতিৰ বুজ লোৱাৰ লগতে খহনীয়া প্ৰতিৰোধৰ কাম কাজৰো খতিয়ান লয়। জিলা আয়ুক্তগৰাকীৰ এই পৰিদৰ্শনকালত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰমুখ্যে অন্যান্য বিষয়াবৰ্গ উপস্থিত থাকে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানত যোৱা 22 এপ্ৰিলৰ পৰা খাচী গছৰ খেতি আৰু কৃত্ৰিম ভেঁকুৰ সংস্থাপন কৌশলৰ বিষয়ে অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালাৰ আজি সামৰণি পৰে। মেঘালয়ৰ শ্বিলঙত অৱস্থিত উত্তৰ পূব অঞ্চলৰ সামূহিক সম্পদ ব্যৱস্থাপনা সমিতিৰ অৰ্থ সাহায্যত 4খন ৰাজ্যৰ 20গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰে। যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ নীতিন কুলকাৰ্ণীয়ে কৰ্মশালাৰ উদ্বোধন কৰে। প্ৰশিক্ষণৰ আৰম্ভণিতে প্ৰশিক্ষণ সঞ্চালক ৰাজীৱ কুমাৰ কলিতা আৰু গৱেষণা স্থানটোৰ সমন্বয়ক তথা জ্যেষ্ঠ বিজ্ঞানী ডঃ ৰাজীৱ কুমাৰ বৰাই অংশগ্ৰহণ কৰে। প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক খাচী গছৰ গুৰুত্ব, পুলি বাগান প্ৰস্তুতকৰণ, খাচী গছৰ বাৰী গঢ়ি তোলা আদিৰ লগতে আগৰৰ মূল্য সংযোজনৰ ক্ষেত্ৰত প্ৰশিক্ষণ আগবঢ়োৱা হয়। প্ৰশিক্ষণৰ শেষত অনুষ্ঠিত সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক মানপত্ৰ প্ৰদান কৰা হয়। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি তিনিচুকীয়া নগৰৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে। আজি পুৱা হোৱা বৰষুণৰ ফলত তিনিচুকীয়া নগৰত উদ্ভৱ হোৱা আকস্মিক বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তেওঁ তিনিচুকীয়া পৌৰসভাৰ নলা নৰ্দমা নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে কথা পাতে। আজিৰ এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপত মিলিত হৈ এই পৰিস্থিতিৰ অৱসানৰ বাবে এখন কৰ্ম আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ কথাও প্ৰকাশ কৰে। কোনো এবিধ সামগ্ৰী বা ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয়। যদিহে এই উৎপাদনকাৰী বা উদ্যোগগৰাকী অসমৰ থলুৱা উদ্যোগী হয় তেনেহ'লে তেওঁ অধিক সংগ্ৰাম কৰিব লাগে। এনেকেইগৰাকীমান উদ্যোগীক লৈয়ে পৰহিলৈ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অসমৰ 3গৰাকী নতুন উদ্যমীয়ে তেওঁলোকৰ সফলতাৰ কাহিনী ব্যক্ত কৰিব। এই অনুষ্ঠানৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ৰাজস্থান ৰয়েলছে টছত জিকি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক বেটিঙৰ বাবে আহ্বান জনায়। যোৰহাটৰ বিশিষ্ট চাহ খেতিয়ক তথা হুৰাচৰাই চাহ বাগিচাৰ স্বত্বাধিকাৰী ৰাজীৱ বৰুৱাৰ আজি এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 62 বছৰ। ৰাজীৱ বৰুৱা বিশিষ্ট চাহ খেতিয়ক প্ৰয়াত হেম মন্দ্ৰ প্ৰসাদ বৰুৱাৰ ভতিজা আছিল। আমাৰ নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন কাইলৈ পুৱা 7:05 শুনিবলৈ পাব। নমস্কাৰ।